এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰূপ কুমাৰ শৰ্মাই। চাওঁতে চাওঁতে ইংৰাজী 2024 বৰ্ষ বিদায় ল'বলৈ ওলাইছে আৰু কেইটামান ঘণ্টাৰ পাছতে 2024 বিদায় ল'ব আৰু এটা নতুন বৰ্ষ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰীড়া আৰু বিজ্ঞান প্ৰযুক্তি জগতৰ বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল 2024 বছৰটো। ইংৰাজী নতুন বৰ্ষক আদৰাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্ৰস্তুতি চলিছে। আজি বছৰৰ অন্তিম দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হয়। নৱবৰ্ষৰ লগতে বৰ্তমানৰ বনভোজৰ বতৰত সঘনে হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি এটা বিবৃতিত মুখ্যমন্ত্ৰীয়ে কয় যে নৱবৰ্ষই সদায় নতুন আশা কঢ়িয়াই অনাৰ লগতে নতুন উৎসাহ আৰু উদ্দীপনাৰে আগুৱাই যোৱাৰ বাবে সকলোকে উৎসাহিত কৰে। ৰাজ্য চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত গুৱাহাটী মহানগৰীত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ সেতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰিব। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ ৰেল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় 16,67,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেতুখনে গুৱাহাটী ৰেল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিব। এই সেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এস্কেলেটৰৰ সুবিধা ৰখা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি পুৱাৰ ভাগত এই পদপথ সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সমাধি, শান্তিস্থলত নিৰ্মাণ কৰা তেওঁৰ আৱক্ষ মূৰ্তি আৰু নতুন পুথিভঁৰাল ভৱনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। চৰকাৰ চাহ শ্ৰমিকসকলৰ সবলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে 2024 বৰ্ষত চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে কৰা প্ৰচেষ্টা অধিক শক্তিশালী কৰা হৈছে। ব্যাপক সামাজিক সুৰক্ষা আঁচনিৰ অধীনত অসম চাহ কোম্পানী লিমিটেডৰ কৰ্মচাৰী আৰু কৰ্মচাৰীসকলৰ বিত্তীয় সুৰক্ষা নিশ্চিত কৰাৰ বাবে 20% বোনাছ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ কাইলৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে পাৰস্পৰিক বদলীকৰণৰ পৰ্টেল স্বাগত সতীৰ্থ মুকলি কৰা হ'ব। কৰ্মচাৰীসকলে চাকৰিকালত দুবাৰকৈ এই সুবিধা গ্ৰহণ কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। চৰাইদেউৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নাগালেণ্ডৰ মন জিলাৰ তিজিতলাফাৰ পৰা আলফাৰ এজন লিংকমেনক গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনক তাফা কন্যাক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত লিংকমেনজনক জেৰা চলাই আছে। আৰক্ষীয়ে নগৰ কঠীয়াতলীৰ ৰাঙলু গাঁৱত অভিযান চলাই ড্ৰাগছসহ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকজনক জুৰিয়াৰ ফয়জুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। ধৃত লোকজনৰ পৰা 5টা হেৰন ভৰ্তি কণ্টেইনাৰ, এটা মোবাইল ফোন আৰু নগদ 10,000 অধিক টকা উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে ফয়জুলক জেল হাজতলৈ প্ৰেৰণ কৰিছে। ইপিনে আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে আজি গুৱাহাটীৰ খানাপাৰাৰ পৰা এজন মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বঙাইগাঁৱৰ জাকিৰ হুছেইন নামৰ এই সৰবৰাহকাৰীজনৰ পৰা 28.58 গ্ৰাম হেৰইনো জব্দ কৰে। কাইলৈৰ পৰা সমগ্ৰ দেশতে ৰেলৰ নতুন সময়সূচী কাৰ্যকৰী হ'ব। এই নতুন সময়সূচীত উত্তৰ পূব সীমান্ত ৰেলৰ অধীনত চলাচল কৰা মুঠ 43খন ৰেলগাড়ীৰ বেগ দ্ৰুত হোৱাৰ ফলত যাত্ৰাকাল 2 ঘণ্টা পৰ্যন্ত হ্ৰাস পাব। যাত্ৰাকাল হ্ৰাস পাবলগীয়া ৰেলগাড়ীসমূহৰ ভিতৰত নিউ তিনিচুকীয়া আৰু বাংগালোৰ মাজত চলাচল কৰা 2251 নম্বৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাকাল পূৰ্বৰ তুলনাত 2 ঘণ্টা হ্ৰাস পাব। একেদৰে 15077 নম্বৰৰ কামাখ্যা আৰু গোমতী নগৰৰ মাজত চলাচল কৰা এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাৰ সময় পূৰ্বৰ তুলনাত প্ৰায় 1.5 ঘণ্টা ৰাহি হ'ব। 15962 নম্বৰৰ কামৰূপ এক্সপ্ৰেছ নামেৰে জনাজাত ডিব্ৰুগড় হাওৰা এক্সপ্ৰেছখনৰো যাত্ৰাৰ সময় নতুন সময়সূচী অনুযায়ী 1 ঘণ্টা ৰাহি হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে এই নতুন সময়সূচী অনুসৰি শিলচৰ আৰু তিৰুৱনন্তপুৰমৰ মাজত চলাচল কৰা 12508 নম্বৰ ৰেলগাড়ীখনৰো যাত্ৰাৰ সময় কিছু সালসলনি হ'ব। ইয়াৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ আৰু মালদা সংমণ্ডলৰ অধীনৰ আন 23খন ৰেলগাড়ী যাত্ৰাৰ সময়সূচীৰো সালসলনি ঘটোৱা হৈছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 2-3 দিনত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলি পৰিব পাৰে বুলি আগলি বতৰ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।